ألف لام را، تلك آيات الكتاب الحكيم.
ألف لام را، এইবোৰ হৈছে প্ৰজ্ঞাপূৰ্ণ কিতাপৰ আয়াত।
أكان للناس عجبا أن أوحينا إلى رجل منهم أن أنذر الناس وبشر الذين آمنوا أن لهم قدم صدق عند ربهم قال الكافرون إن هذا لساحر مبين.
মানুহৰ বাবে এইটো বিস্ময়কৰ বিষয় নেকি যে আমি সিহঁতৰ মাজৰ পৰাই এজনৰ ওচৰলৈ অহি প্ৰেৰণ কৰিছো যে তুমি মানুহক সতৰ্ক কৰা আৰু মুমিনসকলক সুসংবাদ দিয়া যে তেওঁলোকৰ বাবে তেওঁলোকৰ প্ৰতিপালকৰ ওচৰত আছে উচ্চ মৰ্যাদা। কাফিৰসকলে কয়, নিশ্চয় এওঁ এজন প্ৰকাশ্য যাদুকৰ।
إِنَّ رَبَّكُمُ اللَّهُ الَّذِي خَلَقَ السَّمَاوَاتِ وَالْأَرْضَ فِي سِتَّةِ أَيَّامٍ ثُمَّ اسْتَوَى عَلَى الْعَرْشِ يُدَبِّرُ الْأَمْرَ مَا مِنْ شَفِيعٍ إِلَّا مِنْ بَعْدِ إِذْنِهِ ذَلِكُمُ اللَّهُ رَبُّكُمْ فَاعْبُدُوهُ
নিশ্চয় তোমালোকৰ প্ৰতিপালক হৈছে মহান আল্লাহ, যিজনে আকাশসমূহ আৰু পৃথিৱীক ছয় দিনত সৃষ্টি কৰিছে। তাৰ পিছত তেওঁ আৰশৰ ওপৰত উঠিছে। তেওঁৱে সকলো বিষয় পৰিচালনা কৰে। তেওঁৰ অনুমতি লাভ নকৰাকৈ চুপাৰিছ কৰাৰ ক্ষমতা কাৰো নাই। সেইজন স্ৰষ্টা আৰু পৰিচালকেই হৈছে আল্লাহ, তোমালোকৰ প্ৰতিপালক। গতিকে তোমালোকে তেওঁৰেই ইবাদত কৰা। তথাপিও তোমালোকে উপদেশ গ্ৰহণ নকৰিবানে?
إليه مرجعكم جميعا وعد الله حقا إنه يبدأ الخلق ثم يعيده ليجزي الذين آمنوا وعملوا الصالحات بالقسط والذين كفروا لهم شراب من حميم وعذاب أليم بما كانوا يكفرون.
তেওঁৰ ওচৰতে তোমালোক সকলোৰে প্ৰত্যাৱৰ্তন। আল্লাহৰ প্ৰতিশ্ৰুতি সত্য, নিশ্চয় তেওঁই সৃষ্টিৰ সূচনা কৰিছে। তাৰ পিছত তেওঁই সেইটোৰ পুনৰাবৃত্তি ঘটাব যাতে সেইসকল লোকক ইনচাফপূৰ্ণ প্ৰতিফল প্ৰদান কৰিব পাৰে যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে। আনহাতে যিসকলে কুফৰি কৰিছে সিহঁতৰ বাবে আছে অত্যন্ত গৰম পানী আৰু অতি কষ্টদায়ক শাস্তি, কাৰণ সিহঁতে কুফৰি কৰিছিল।
والقمر نورا وقدره منازل لتعلموا عدد السنين والحساب ما خلق الله ذلك إلا بالحق يفصل الآيات لقوم يعلمون.
তেওঁৱে সূৰ্যক দীপ্তিমান আৰু চন্দ্ৰক জ্যোতিৰ্ময় কৰিছে আৰু তাৰ গতিৰ বাবে নিৰ্দিষ্ট কৰিছে বিভিন্ন মঞ্জিল তথা কক্ষপথ, যাতে তোমালোকে বছৰ গণনা কৰিব পাৰা আৰু সময়ৰ হিচাপ ৰাখিব পাৰা। আল্লাহে এইবোৰক যথাযথভাৱেই সৃষ্টি কৰিছে। তেওঁ জ্ঞানী সম্প্ৰদায়ৰ বাবে এইবোৰ নিদৰ্শন বিশদভাৱে বৰ্ণনা কৰে।
إن في اختلاف الليل والنهار وما خلق الله في السماوات والأرض لآيات لقوم يتقون.
নিশ্চয় দিন আৰু ৰাতিৰ পৰিৱৰ্তনত আৰু আল্লাহে আকাশসমূহ আৰু পৃথিৱীত যি সৃষ্টি কৰিছে তাৰ মাজত বহুতো নিদৰ্শন আছে এনে সম্প্ৰদায়ৰ বাবে যিসকলে তাকৱা অৱলম্বন কৰে।
إن الذين لا يرجون لقاءنا ورضوا بالحياة الدنيا واطمأنوا بها والذين هم عن آياتنا غافلون.
নিশ্চয় যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে আৰু পাৰ্থিৱ জীৱনক লৈ সন্তুষ্ট হৈছে, লগতে ইয়াক লৈ পৰিতৃপ্ত আৰু যিসকলে আমাৰ নিদৰ্শনাৱলী সম্পৰ্কে গাফিল,
أولئك مأواهم النار بما كانوا يكسبون
সিহঁতৰ কৃতকৰ্মৰ বাবে সিহঁতৰ ঠিকনা হ'ব জাহান্নাম।
إِنَّ الَّذِينَ آمَنُوا وَعَمِلُوا الصَّالِحَاتِ يَهْدِيهِمْ رَبُّهُمْ بِإِيمَانِهِمْ تَجْرِي مِنْ تَحْتِهِمُ الْأَنْهَارُ فِي جَنَّاتِ النَّعِيمِ
নিশ্চয় যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক পথ নিৰ্দেশ কৰিব, কাৰণ তেওঁলোকে ইমান পোষণ কৰিছে নিয়ামতেৰে ভৰা পৰিপূৰ্ণ জান্নাতত। তেওঁলোকৰ বাসস্থানৰ তলত নদীসমূহ প্ৰবাহিত থাকিব।
দাওয়াহুম ফিহা সুবহানাকাল্লাহুম্মা ওয়া তাহিয়াতুহুম ফিহা সালাম ওয়া আখিরু দাওয়াহুম আনিল হামদুলিল্লাহি রাব্বিল আলামিন।
তাত তেওঁলোকৰ ধ্বনি হ'ব, হে আল্লাহ তুমি মহান পবিত্ৰ। আৰু তাত তেওঁলোকৰ পৰস্পৰৰ অভিবাদন হ'ব সালাম। লগতে তেওঁলোকৰ শেষ ধ্বনি হ'ব সকলো ধৰণৰ প্ৰশংসা বিশ্বজগতৰ প্ৰতিপালক আল্লাহৰ বাবে।
ولو يعجل الله للناس الشر استعجالهم بالخير لقضي إليهم أجلهم فنذر الذين لا يرجون لقاءنا في طغيانهم يعمهون
আৰু যদি আল্লাহে মানুহৰ অকল্যাণ প্ৰাৰ্থনাত সঁহাৰি দিওঁতে খৰখেদা কৰিলেহেঁতেন, যেনেকৈ তেওঁ সিহঁতৰ কল্যাণ প্ৰাৰ্থনাত সঁহাৰি দিওঁতে খৰধৰ কৰে, তেন্তে নিশ্চয় সিহঁতৰ নিৰ্দিষ্ট সময় কেতিয়াবাই আহি গ'লহেঁতেন। গতিকে যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে সিহঁতক আমি সিহঁতৰ অবাধ্যতাত উদ্ভ্ৰান্তৰ দৰে ঘূৰি ফুৰিবলৈ এৰি দিওঁ।
وَإِذَا مَسَّ الْإِنسَانَ الضُّرُّ دَعَانَا لِجَنبِهِ أَوْ قَاعِدًا أَوْ قَائِمًا فَلَمَّا كَشَفْنَا عَنْهُ ضُرَّهُ مَرَّ كَأَن لَّمْ يَدْعُنَا إِلَى ضُرٍّ مَسَّهُ كَذَلِكَ زُيِّنَ لِلْمُسْرِفِينَ مَا كَانُوا يَعْمَلُونَ
আৰু মানুহক যেতিয়া দুগ্ধন্যই স্পৰ্শ কৰে তেতিয়া সি শুই বহি অথবা থিয় হৈ থকা অৱস্থাতো আমাক আহ্বান কৰে। তাৰপিছত যেতিয়া আমি তাৰ সেই দুগ্ধন্য দূৰ কৰি দিওঁ তেতিয়া সি এনেকৈ চলাফুৰা কৰে যে তাক আক্ৰান্ত কৰা দুগ্ধন্যৰ পৰা পৰিত্ৰাণ কৰিবলৈ সি যেনিবা আমাক আহ্বান কৰাই নাছিল। এইদৰে সীমালংঘনকাৰীসকলৰ কৃতকৰ্মক সিহঁতৰ ওচৰত শোভনীয় কৰি দিয়া হৈছে।
ولقد أهلكنا القرون من قبلكم لما ظلموا وجاءتهم رسلهم بالبينات وما كانوا ليؤمنوا كذلك نجزي القوم المجرمين
আৰু নিশ্চয় আমি তোমালোকৰ পূৰ্বে বহু প্ৰজন্মক ধ্বংস কৰিছো যেতিয়া সিহঁতে সীমা লংঘন কৰিছিল, আৰু সিহঁতৰ ওচৰলৈ সিহঁতৰ ৰাসূলসকলে স্পষ্ট প্ৰমাণাদিসহ আগমন কৰিছিল, তথাপিও সিহঁতে ইমান পোষণ কৰিবলৈ প্ৰস্তুত নাছিল। এইদৰে আমি অপৰাধী সম্প্ৰদায়ক প্ৰতিফল দি থাকোঁ।
ثم جعلناكم خلائف في الأرض من بعدهم لننظر كيف تعملون
তাৰ পিছত আমি তোমালোকক সিহঁতৰ পিছত পৃথিৱীত স্থলাভিষিক্ত কৰিছো যাতে আমি এইটো চাব পাৰোঁ যে তোমালোকে কেনেকৈ আমল কৰা।
وَإِذَا تُتْلَى عَلَيْهِمْ آيَاتُنَا بَيِّنَاتٍ قَالَ الَّذِينَ لَا يَرْجُونَ لِقَاءَنَا ائْتِ بِقُرْآنٍ غَيْرِ هَذَا أَوْ بَدِّلْهُ قُلْ مَا يَكُونُ لِي أَنْ أُبَدِّلَهُ مِنْ تِلْقَاءِ نَفْسِي إن أتبع إلا ما يوحى إلي إني أخاف إن عصيت ربي عذاب يوم عظيم
আৰু যেতিয়া আমাৰ সুস্পষ্ট আয়াতসমূহ সিহঁতৰ ওচৰত পাঠ কৰা হয়, তেতিয়া যিসকলে আমাৰ সাক্ষাতৰ আশা পোষণ নকৰে সিহঁতে কয়, ইয়াৰ বাহিৰে আন এখন কোৰাণ লৈ আহা অথবা ইয়াকে পৰিৱৰ্তন কৰা। কোৱা, মই মোৰ নিজৰ ফালৰ পৰা ইয়াত সাল সলনি কৰাটো সম্ভৱ নহয়। মোৰ প্ৰতি যি অভিপ্ৰেৰণ কৰা হয় মই কেৱল সেইটোৰহে অনুসৰণ কৰোঁ। যদি মই মোৰ প্ৰতিপালকৰ অবাধ্যতা কৰোঁ, তেন্তে মই ভয় কৰোঁ যে নিশ্চয় মহাদিৱসৰ শাস্তিয়ে মোক আক্ৰান্ত কৰিব।
قل لو شاء الله ما تلوته عليكم ولا أدراكم به فقد لبثت فيكم عمرا من قبله أفلا تعقلون
قوة الله جدي بسار لهتن تنت مويو تمالك رسولات ايتو تلاوت نكر لهتن আৰু তেওঁ তোমালোকক এই বিষয়ে নজনালেহেঁতেন। মইতো ইয়াৰ আগতেও তোমালোকৰ মাজত জীৱনৰ এটা দীৰ্ঘকাল অৱস্থান কৰিছোঁ, তথাপিও তোমালোকে বুজি নোপোৱানে?
فَمَن أَظْلَمُ مِمَّنِ افْتَرَى عَلَى اللَّهِ كَذِبًا أَوْ كَذَّبَ بِآيَاتِهِ إِنَّهُ لَا يُفْلِحُ الْمُجْرِمُونَ
এতেকে যি ব্যক্তিয়ে আল্লাহ সম্পৰ্কে মিছা ৰচনা কৰে বা আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰে, সেইজনতকৈ ডাঙৰ জালিম আৰু নকোন হ'ব পাৰে। নিশ্চয় অপৰাধীসকল কেতিয়াও সফল হ'ব নোৱাৰে।
ويعبدون من دون الله ما لا يضرهم ولا ينفعهم ويقولون هؤلاء شفعاؤنا عند الله قل أتنبئون الله بما لا يعلم في السماوات ولا في الأرض سبحانه وتعالى عما يشركون
আৰু সিহঁতে আল্লাহক এৰি বেলেগৰ ইবাদত কৰে, যিবোৰে সিহঁতৰ ক্ষতিও কৰিব নোৱাৰে আৰু উপকাৰো কৰিব নোৱাৰে। লগতে সিহঁতে কয়, এইসকল হৈছে আল্লাহৰ ওচৰত আমাৰ সুপাৰিচকাৰী। কোৱা, তোমালোকে আল্লাহক আকাশমণ্ডল আৰু পৃথিৱীৰ এনে কোনো বিষয়ৰ সংবাদ দি আছে নেকি যি বিষয়ে তেওঁ নাজানে? তেওঁ মহান, পবিত্ৰ, আৰু সিহঁতে যিবোৰক তেওঁৰ সৈতে অংশী কৰে তেওঁ তাৰ পৰা বহু ঊৰ্ধ।
وَمَا كَانَ النَّاسُ إِلَّا أُمَّةً وَاحِدَةً فَاخْتَلَفُوا ولولا كلمة سبقت من ربك لقضي بينهم فيما فيه يختلفون
আৰু আদি অৱস্থাত মানুহৰ এটাই উম্মত আছিল, পিছতহে সিহঁতে মতভেদ সৃষ্টি কৰিছে। তোমাৰ প্ৰতিপালকৰ পূৰ্ব ঘোষণা নাথাকিলে সিহঁতে যিবোৰ বিষয়ত মতভেদ কৰিছে সেইবোৰৰ মীমাংসা হৈয়ে গ'লহেঁতেন।
ويقولون لولا أنزل عليه آية من ربه فقل إنما الغيب لله فانتظروا إني معكم من المنتظرين
আৰু সিহঁতে কয়, এওঁৰ প্ৰতিপালকৰ তৰফৰ পৰা এওঁৰ ওচৰলৈ কোনো নিদৰ্শন অৱতীৰ্ণ কিয় নহয়? এতেকে তুমি কোৱা, গায়বৰ জ্ঞান কেৱল আল্লাহৰ ওচৰতহে আছে, গতিকে তোমালোকে অপেক্ষা কৰা, ময়ো তোমালোকৰ লগত অপেক্ষা কৰি আছো।
وَإِذَا أَذَقْنَا النَّاسَ رَحْمَةً مِّن بَعْدِ ضَرَّاءَ مَسَّتْهُمْ إِذَا لَهُمْ مَكْرٌ فِي آيَاتِنَا قُلِ اللَّهُ أَسْرَعُ مَكْرًا إِنَّ رُسُلَنَا يَكْتُبُونَ مَا تَمْكُرُونَ
দুখ দণ্ডই সিহঁতক স্পৰ্শ কৰাৰ পিছত যেতিয়াই আমি মানুহক অনুগ্ৰহৰ সোৱাদ দিওঁ, তেতিয়াই সিহঁতে আমাৰ আয়াতসমূহৰ বিৰুদ্ধে অপকৌশল কৰা আৰম্ভ কৰে। কোৱা, আল্লাহ কৌশল অৱলম্বনত আৰু অধিক তৎপৰ। তোমালোকে যি অপকৌশল কৰা, নিশ্চয় আমাৰ ফিৰিস্তাসকলে সেইবোৰ লিখি ৰাখে।
هو الذي يسيركم في البر والبحر حتى إذا كنتم في الفلك وجرين بهم بريح طيبة وفرحوا بها جاءتها ريح عاصف وجاءهم الموج من كل مكان وظنوا أنهم أحيط بهم دعوا الله مخلصين له الدين لئن أنجيتنا من هذه لنكونن من الشاكرين
তেওঁ তোমালোকক জলস্থলত ভ্ৰমণ কৰায়, আনকি তোমালোকে যেতিয়া নৌজানত আৰোহণ কৰা আৰু সেই নৌজানবোৰে আৰোহীসকলক লৈ অনুকূল বতাহৰ সহায়ত চলাচল কৰে তেতিয়া সিহঁত আনন্দিত হয়। কিন্তু হঠাৎ যেতিয়া প্ৰবল ধুমুহা আহে আৰু চাৰিওফালৰ পৰা ঢৌ আহিবলৈ ধৰে তেতিয়া সিহঁতে নিশ্চিত ধাৰণা কৰে যে সিহঁত বিপদৰ দ্বাৰা পৰিবেষ্ট হৈছে। তেতিয়া সিহঁতে সৰল চিত্তে আনুগত্য সহকাৰে কেৱল আল্লাহকে প্ৰাৰ্থনা কৰে যে তুমি যদি আমাক ইয়াৰ পৰা ৰক্ষা কৰা নিশ্চয় আমি কৃতজ্ঞসকলৰ অন্তৰ্ভুক্ত হৈ যাম।
جاءهم إذا هم يبغون في الأرض بغير الحق يا أيها الناس إنما بغيكم على أنفسكم متاع الحياة الدنيا ثم إلينا مرجعكم فننبئكم بما كنتم تعملون
তাৰপিছত তেওঁ যেতিয়া সিহঁতক বিপদমুক্ত কৰে তেতিয়া সিহঁতে পৃথিৱীত অন্যায়ভাৱে সীমালংঘন কৰি থাকে। হে মানৱ, জানি চোৱা তোমালোকৰ সীমালংঘন কেৱল তোমালোকৰ বিৰুদ্ধেই ক্ষতিকৰ হয়। পাৰ্থিৱ জীৱনৰ সুখ উপভোগ কৰি লোৱা, ইয়াৰ পিছত আমাৰ ওচৰলৈকে তোমালোকৰ প্ৰত্যাৱৰ্তন হ'ব।
إنما مثل الحياة الدنيا كماء أنزلناه من السماء فاختلط به نبات الأرض مما يأكل الناس والأنعام حتى إذا أخذت الأرض زخرفها وزينت وظن أهلها أنهم قادرون عليها أتاها أمرنا ليلا أو نهارا فجعلناها حصيدا كأن لم تغن بالأمس كذلك نفصل الآيات لقوم يتفكرون
পাৰ্থিৱ জীৱনৰ উদাহৰণ পানীৰ দৰে, যিটো আমি আকাশৰ পৰা বৰ্ষণ কৰোঁ। ইয়াৰ দ্বাৰা ভূমি উদ্ভিদ ঘন সন্নিৱিষ্ট হৈ উৎপন্ন হয়, যিবোৰ মানুহে আৰু জীৱ জন্তুৱে খায়। তাৰপিছত যেতিয়া ভূমি সুজলা সুফলা আৰু মনোমোহা হৈ উঠে আৰু তাৰ গৃহহঁতে ভাবে যে সেইবোৰ সিহঁতৰ আয়ত্তাধীন, তেতিয়া দিনতে হওক বা ৰাতি আমাৰ আদেশ আহি পৰে। তাৰপিছত আমি সেইবোৰ এনেকৈ নিৰ্মূল কৰি দিওঁ যেনিবা যোৱাকালি ইয়াৰ কোনো অস্তিত্বই নাছিল। এইদৰে আমি চিন্তাশীল সম্প্ৰদায়ৰ বাবে আয়াতসমূহ বিশদভাৱে বৰ্ণনা কৰোঁ।
والله يدعو الى دار السلام ويهدي من يشاء الى صراط مستقيم
আল্লাহে মানুহক শান্তিৰ আৱাসৰ ফালে আহ্বান কৰে আৰু যাক ইচ্ছা কৰে সৰল পথত পৰিচালিত কৰে
লিল্লাযীনা আহসানুল হুসনা ওয়া জিয়াদাতু ওয়া লা ইয়ারহাকু উজুহাহুম কতরু ওয়া লা যিল্লা উলাইকা আসহাবুল জান্নাতি হুম ফীহা খালিদুন
যিসকলে ইহসানৰ হৈতে আমল কৰে অর্থাৎ উত্তম রূপে আমল করে তেওঁলোকৰ বাবে আছে জান্নাত বরং আৰু অধিক অর্থাৎ আল্লাহৰ সাক্ষাৎ মলিনতা আৰু হীনতাই তেওঁলোকৰ মুখমণ্ডলক কেতিয়াও আচ্ছন্ন নকৰিব তেওঁলোকে হৈছে জান্নাতৰ অধিবাসী তেওঁলোকে তাত অনন্তকাল বসবাস কৰিব
والذين كسبوا السيئات جزاء سيئة بمثلها وترهقهم ذلة ما لهم من الله من عاصم ما لهم من الله من عاصم كأنما أغشيت وجوههم قطعا من الليل مظلما أولئك أصحاب النار هم فيها خالدون
أنا حتى زيهم قلت بيها كام كوري قطعا بيها كام اور قطعا حبا خيئ انو پتی لوگا تا هنو تا خيوتك اتشن نو كوري با الله اور حسنی پارا خيوتك رکھا كوري بولوی کنو نتا كي با সিহঁতৰ মুখমণ্ডল এনেকৈ অন্ধকাৰাচ্ছন্ন হৈ থাকিব যেনিবা ৰাতিৰ অন্ধকাৰৰ আৱৰণে সিহঁতক ছাটি ধৰিছে সিহঁতে হৈছে জাহান্নামৰ অধিবাসী তাত সিহঁত চিৰস্থায়ী হ'ব
وَيَوْمَ نَحْشُرُهُمْ جَمِيعًا ثُمَّ نَقُولُ لِلَّذِينَ أَشْرَكُوا مَكَانَكُمْ أَنْتُمْ وَشُرَكَاؤُكُمْ فَزَيَّلْنَا بَيْنَهُمْ وَقَالَ شُرَكَاؤُهُمْ مَا كُنْتُمْ إِيَّانَا تَعْبُدُونَ
আৰু স্মৰণ কৰা যেতিয়া আমি সিহঁত সকলোকে একত্ৰিত কৰিম তাৰপিছত মুশ্ৰিকসকলক সুধিম তোমালোক আৰু তোমালোকে নিৰূপণ কৰা অংশীদাৰবিলাক আটায়ে নিজৰ নিজৰ স্থানত অৱস্থান কৰা তাৰপিছত আমি সিহঁতক পৰস্পৰৰ পৰা পৃথক কৰি দিম তেতিয়া সিহঁতৰ অংশীবিলাকে সিহঁতক সম্বোধন কৰি ক'ব তোমালোকে আমাৰ ইবাদত কৰা নাছিলা
فَكَفَى بِاللَّهِ شَهِيدًا بَيْنَنَا وَبَيْنَكُمْ إِن كُنَّا عَن عِبَادَتِكُمْ لَغَافِلِينَ
প্ৰকৃততে আল্লাহে আমাৰ আৰু তোমালোকৰ মাজত সাক্ষী হিচাপে যথেষ্ট যে নিশ্চয় আমি তোমালোকৰ ইবাদত সম্পৰ্কে অজ্ঞাত আছিল
هُنَالِكَ تَبْلُو كُلُّ نَفْسٍ مَّا أَسْلَفَتْ وَرُدُّوا إِلَى اللَّهِ مَوْلَاهُمُ الْحَقِّ وَضَلَّ عَنْهُمْ مَا كَانُوا يَفْتَرُونَ
সেইদিনা প্ৰত্যেকেই পূৰ্বে কৰা নিজৰ কৃতকৰ্মসমূহ পৰীক্ষা কৰি ল'ব আৰু সিহঁতক সিহঁতৰ প্ৰকৃত অভিভাৱক আল্লাহৰ ওচৰলৈ উভতাই নিয়া হ'ব তেতিয়া সিহঁতৰ উদ্ভাৱিত মিছা আৰোপীসকল সিহঁতৰ পৰা উধাও হৈ যাব
قل من يرزقكم من السماء والأرض أم من يملك السمع والأبصار ومن يخرج الحي من الميت ويخرج الميت من الحي ومن يدبر الأمر فسيقولون الله فقل أفلا تتقون
কোৱা কোনে তোমালোকক আকাশ আৰু পৃথিৱীৰ পৰা জীৱন উপকৰণ সৰবৰাহ কৰে অথবা শ্ৰৱণ আৰু দৃষ্টিশক্তি কাৰ কৰ্তৃত্বাধীন জীৱিতৰ পৰা মৃতক কোনে উলিয়ায় আৰু মৃতক জীৱিতৰ পৰা কোনে উলিয়ায় লগতে সকলো বিষয়ে কোনে নিয়ন্ত্ৰণ কৰে তেতিয়া সিহঁতে নিশ্চয় ক'ব আল্লাহ এতেকে কোৱা তথাপিও তোমালোকে তাক অৱলম্বন নকৰিবানে
فذلكم الله ربكم الحق فماذا بعد الحق إلا الضلال فأنا تصرفون
এটাকে তেওয়াই আল্লাহ তোমালোকৰ প্ৰকৃত প্ৰতিপালক সত্য ত্যাগ কৰাৰ পিছত বিভ্ৰান্তিৰ বাহিৰে আন কি থাকিব পাৰে গতিকে সত্য কেৰি তোমালোকক কোনফালে আঁতৰি নিয়া হৈছে
كذلك حقت كلمة ربك على الذين فسقوا أنهم لا يؤمنون
جي حق لأ عبادتو هيسے اي دور اي خيانتر بخواه تمار پتپالا قرباني خود تحبستو هيسے خيانت ايمان پخن نقولي بو
قل هل من شركائكم يبدأ الخلق ثم يعيده قل الله يبدأ الخلق ثم يعيده فأنا تؤفكون
كوا تمالك انخي استفن کرا اپسو بلا کرو مزار انكو كنو باسن كي جي سستر خسن كريبو پارا ارو تارپسات خيطو پنر بيتو كريبو پارا كوا কেবল আল্লাহে সৃষ্টিক অস্তিত্ব টানিব পাৰে আৰু তেওঁই পুনৰাবৃত্তিও ঘটাব গতিকে সত্যৰ পৰা তোমালোকক কোন পিনে উভতাই নিয়া হৈছে
উল হাল মিন শুরাকাইকুম মান ইয়াহদি ইলাল হক কুলিল্লাহু ইয়াহদি লিল হক أفمن يهدي إلى الحق أحق أن يتبع أمن لا يهدي إلا أن يهدى فما لكم كيف تحكمون
كوا তোমালোকে যে হকল অংশী স্থাপন কৰা সিহঁতৰ মাজত এনেকুৱা কোনোবা আছে নেকি যিয়ে সত্যৰ পথ নিৰ্দেশ কৰে কোৱা আল্লাহে সত্যৰ পথ নিৰ্দেশ কৰে তেনেহ'লে কোৱাচোন আনুগত্যৰ বেছি হকদাৰ কোন যিজনে সত্য পথৰ নিৰ্দেশ দিয়ে তেওঁ নে যাক পথ দেখুৱালেও পথ বিচাৰি নাপায় সেইজন এতেকে তোমালোকৰ কি হৈছে তোমালোকে কেনেকুৱা সিদ্ধান্ত গ্ৰহণ কৰা
ৱামা ইত্তাবিউ আকছাৰুহুম ইল্লা যন্না ইন্না যন্না লা ইউগনি মিনাল হক শাইআ إن الله عليم بما يفعلون
আৰু সিহঁতৰ অধিকাংশই কেৱল অনুমানহে অনুসৰণ কৰে অথচ সত্যৰ বিপৰীতে ধাৰণা কোনো কামত নাহে সিহঁতে যি কৰে নিশ্চয় আল্লাহ সেই বিষয়ে সবিশেষ অৱগত
وما كان هذا القرآن أن يفترى من دون الله ولكن تصديق الذي بين يديه وتفصيل الكتاب لا ريب فيه من رب العالمين
أرو أي قرآن الله رو بحيرة أنكر وبردارا رسوله هاتو خمبب نهي বৰং এইখন হৈছে ইয়াৰ পূৰ্বে যি অৱতীৰ্ণ হৈছে সেইবোৰৰ সত্যতা সাব্যস্তকাৰী আৰু আল কিতাবৰ বিশদ ব্যাখ্যা ইয়াত কোনো সন্দেহ নাই যে এইখন সৃষ্টি জগতৰ প্ৰতিপালকৰ তৰফৰ পৰা অৱতীৰ্ণ
أم يقولون افتراه قل فأتوا بسورة مثله وادعوا من استطعتم من دون الله إن كنتم صادقين
সিহঁতে এই কথা কয় নেকি যে তেওঁ নিজেই এইখন রচনা কৰিছে কোৱা তেন্তে তোমালোকে ইয়াৰ অনুৰূপে এটা চোৰা লৈ আহাচোন আৰু আল্লাহৰ বাহিৰে আন যাকে ইচ্ছা তাকেই মাতি লোৱা যদি তোমালোকে সত্যবাদী হোৱা
বল কذبوا بما لم يحيطوا بعلمه ولما يأتهم تأويله كذلك كذب الذين من قبلهم فانظر كيف كان عاقبة الظالمين
বৰং সিহঁতে এনেকুৱা এটা বিষয়ক মিছা বুলি ধাৰণা কৰিছে যিটোক সিহঁতে নিজৰ জ্ঞানৰ দ্বাৰা আয়ত্ত কৰিব পৰা নাই আৰু এতিয়াও সিহঁতৰ ওচৰলৈ ইয়াৰ প্ৰকৃত পৰিণতি আহি পোৱা নাই এইদৰেই সিহঁতৰ পূৰ্ববৰ্তীসকলেও অস্বীকাৰ কৰিছিল গতিকে চোৱা জালিমসকলৰ কি পৰিণাম হৈছিল
ومنهم من يؤمن به ومنهم من لا يؤمن به আৰু
সিহঁতৰ মাজৰ কিছুমানে ইয়াৰ প্ৰতি ইমান পোষণ কৰে আৰু কিছুমানে ইয়াৰ প্ৰতি ইমান পোষণ নকৰে। জানে চোৱা, তোমাৰ প্ৰতিপালক ফাচাদ সৃষ্টিকাৰীসকলৰ বিষয়ে ভালদৰে অৱগত।
وَإِن كَذَّبُوكَ فَقُل لِّي عَمَلِي وَلَكُمْ عَمَلُكُمْ أَنتُم بَرِيئُونَ مِمَّا أَعْمَلُ وَأَنَا بَرِيءٌ مِّمَّا تَعْمَلُونَ
আৰু যদি সিহঁতে তোমাক মিছা বুলি অস্বীকাৰ কৰে তেন্তে তুমি কোৱা, মোৰ কামৰ দায়িত্ব মোৰ ওপৰত আৰু তোমালোকৰ কামৰ দায়িত্ব তোমালোকৰ ওপৰত। মই যি কাম কৰোঁ তাৰ লগত তোমালোকৰ কোনো সম্পৰ্ক নাই আৰু তোমালোকে যি কাম কৰা তাৰ লগত মোৰো কোনো সম্পৰ্ক নাই।
وَمِنْهُمْ مَنْ يَسْتَمِعُونَ إِلَيْكَ أَفَأَنْتَ تُسْمِعُ الصُّمَّ وَلَوْ كَانُوا لَا يَعْقِلُونَ
আৰু সিহঁতৰ কিছুমানে তোমাৰ প্ৰতি কাণ পাতি থাকে, কিন্তু তুমি বধিৰবিলাকক কিবা শুনাব পাৰিবানে যদিও সিহঁতে একো বুজি
নাপায়?
আৰু সিহঁতৰ মাজৰ কিছুমানে তোমাৰ প্ৰতি চাই থাকে, এতেকে তুমি অন্ধক পথ দেখুৱাব পাৰিবানে যদিও সিহঁতৰ দৃষ্টিশক্তি নাথাকে?
ইন্নাল্লাহা লা ইয়াযলিমুন নাস শাইআন ওয়ালাকিন্নান নাস আনফুসাহুম ইয়াযলিমুন
নিশ্চয় আল্লাহে মানুহৰ প্ৰতি কোনো অন্যায় নকৰে, বৰং মানুহে নিজেই নিজৰ প্ৰতি অন্যায় কৰি থাকে।
وَيَوْمَ يَحْشُرُهُمْ كَأَن لَّمْ يَلْبَثُوا إِلَّا سَاعَةً مِّنَ النَّهَارِ يَتَعَارَفُونَ بَيْنَهُمْ قَدْ خَسِرَ الَّذِينَ كَذَّبُوا بِلِقَاءِ اللَّهِ وَمَا كَانُوا مُهْتَدِينَ
আৰু যিদিনা তেওঁ সিহঁতক একত্ৰিত কৰিব সেইদিনা সিহঁতৰ এনে লাগিব যেনিবা পৃথিৱীত কেৱল সিহঁতৰ অৱস্থিতি দিনৰ এটা মুহূৰ্তকাল মাত্ৰ আছিল। সিহঁতে পৰস্পৰক চিনি পাব, অৱশ্যে সিহঁত ক্ষতিগ্ৰস্ত হৈছে যিসকলে আল্লাহৰ সাক্ষাতক মিছা বুলি ভাবিছিল আৰু সিহঁত সৎমত প্ৰাপ্তও নাছিল।
وَإِمَّا نُرِيَنَّكَ بَعْضَ الَّذِي نَعِدُهُمْ أَوْ نَتَوَفَّيَنَّكَ فَإِلَيْنَا مَرْجِعُهُمْ ثُمَّ اللَّهُ شَهِيدٌ عَلَى مَا يَفْعَلُونَ
আৰু আমি সিহঁতক যি শাস্তিৰ প্ৰতিশ্ৰুতি দিছো তাৰে অলপ যদি তোমাক পৃথিৱীতে দেখুৱাই দিওঁ অথবা সিহঁতৰ ওপৰত সেই শাস্তি অহাৰ আগতেই তোমাক মৃত্যুবৰণ কৰোঁ তথাপি সিহঁতে আমাৰ ওচৰলৈকে উভতি আহিব লাগিব। তদুপৰি সিহঁতে যি কৰে আল্লাহে তাৰ সাক্ষী।
ولكل أمتي الرسول فإذا جاء رسولهم قضي بينهم بالقسط وهم لا يظلمون
আৰু প্ৰত্যেক উম্মতৰ বাবে একোজনকৈ ৰাসূল আছিল, এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ ৰাসূল আহিছিল তেতিয়া সিহঁতৰ মাজত ন্যায় ভিত্তিক মীমাংসা কৰা হৈছিল আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা হোৱা নাছিল।
وَيَقُولُونَ مَتَى هَذَا الْوَعْدُ إِن كُنتُمْ صَادِقِينَ
আৰু সিহঁতে কয় যদি তোমালোকে সত্যবাদী হোৱা তেন্তে কোৱা এই প্ৰতিশ্ৰুতি কেতিয়া পূৰ্ণ হ'ব।
قُل لا املك لنفسي ضرا ولا نفعا الا ما شاء الله لكل امه اجل اذا جاء اجلهم فلا يستاخرون ساعه ولا يستقدمون
কোৱা, আল্লাহে যি ইচ্ছা কৰে তাৰ বাহিৰে মোৰ নিজৰ কোনো অপকাৰ বা উপকাৰ কৰাৰ অধিকাৰ নাই। প্ৰত্যেক উম্মতৰ বাবেই নিৰ্ধাৰিত আছে এটা নিৰ্দিষ্ট সময়সীমা, যেতিয়া সিহঁতৰ সেই নিৰ্দিষ্ট সময় আহি পৰিব তেতিয়া সিহঁতে মুহূৰ্ত কালো পিছুৱাব নোৱাৰিব আৰু আগুৱাবও নোৱাৰিব।
قل أرأيتم إن أتاكم عذابه بياتا أو نهارا ماذا يستعجل منه المجرمون
كوا تمالك كواسون جدي تور حستي تمالك رپور راتيت أثبا دينو تياهي پره تنت خي حستير مازوت أنكوا كي آسه جيتو أپرا دي حقلة اوٹي خونكالي بابو بيساره
أثم إذا ما وقع آمنتم به الآن وقد كنتم به تستعجلون
تلتا تمالك ايتو حنگتی تو هوار پیسو تی مانا نبانے کی جیتو حنگتی تو هوار پیسو تکوا ہو با ایتیا مانے لانے اتس تمالك ایار آگو منوک لئے خرکیڈا کری سلا
ثم قيل للذين ظلموا ذوقوا عذاب الخلد هل تجزون إلا بما كنتم تكسبون
তার পিছত জালিম হকল কোয়া হবো ইস্তাই হাস্তির খুয়াড লুয়া তোমালকে জি করিছিলা তোমালক কেবল তারই প্রতিফল দিয়া হইছে
ويستنبئونك أحق هو قل إي وربي إنه لحق وما أنتم بمعجزين
আর কিহতে তোমার ওসর জানিব বিচাৰে যে এই শাস্তিটো সচাই নেকি কোৱা হয় মোৰ প্ৰতিপালকৰ শপত এইটো নিশ্চয় সত্য আৰু তোমালোকে কেতিয়াও প্ৰতিৰোধ কৰিব নোৱাৰিবা
ولو أن لكل نفس ظلمت ما في الأرض لافتدت به وأسروا الندامة لما رأوا العذاب وقضي بينهم بالقسط وهم لا يظلمون
যদি প্ৰত্যেক অন্যায়কাৰী ব্যক্তিৰ ওচৰত পৃথিৱীৰ সমপৰিমাণৰ সম্পদ থাকে তেন্তে সি সেই গোটেইবোৰ সম্পদ মুক্তিপণ হিচাপে প্ৰদান কৰি হ'লেও নিজকে ৰক্ষা কৰিবলৈ উদ্যত হ'ব আৰু যেতিয়া সিহঁতে শাস্তি প্ৰত্যক্ষ কৰিব তেতিয়া সিহঁতে নিজৰ অনুতাপ গোপন কৰিব তথাপিও সিহঁতৰ মীমাংসা ন্যায়ভিত্তিক কৰা হ'ব আৰু সিহঁতৰ প্ৰতি কোনো অন্যায় কৰা নহ'ব
ألا إن وعد الله حق ولكن أكثرهم لا يعلمون
জানি থোৱা আকাশসমূহ আৰু পৃথিৱীত যি যি আছে সেই সকলোবোৰ আল্লাহৰেই জানি থোৱা আল্লাহৰ প্ৰতিশ্ৰুতি সত্য কিন্তু সিহঁতৰ অধিকাংশই নাজানে
هو يحيي ويميت وإليه ترجعون
তেওঁই জীৱন দান কৰে আৰু তেওঁই মৃত্যুবৰণ কৰে আৰু তেওঁৰ ওচৰতে তোমালোকক উভতাই নিয়া হ'ব
ইয়া আইয়ুহা নাসু ক্বাদ জাআতকুম মাউইযাতুম মির রাব্বিকুম ওয়া শিফাউন লিমা ফিস সুদূর وَشِفَاءٌ لِمَا فِي الصُّدُورِ وَهُدًى وَرَحْمَةٌ لِلْمُؤْمِنِينَ
হে মানব তোমালোকৰ প্ৰতি তোমালোকৰ প্ৰতিপালকৰ তৰফৰ পৰা উপদেশ আৰু অন্তৰত যি বেধি আছে তাৰ প্ৰতিষেধক লগতে মুমিনসকলৰ বাবে হিদায়ত আৰু ৰহমত আহিছে
قل بفضل الله وبرحمته فبذلك فليفرحوا هو خير مما يجمعون
كوا ايتو اللهর অনুগ্রহ আৰু তেওঁৰ কৃপাত আহিছে এটাকে হিয়তে এই বিষয়ে আনন্দিত হোৱা উচিত হিয়তে যি পঞ্জীভূত কৰে তাতকৈ এটো অধিক উত্তম
قل أرأيتم ما أنزل الله لكم من رزق فجعلتم منه حراما وحلالا قل الله أذن لكم قل الله أذن لكم আম আলাল্লাহি তাফতারুন
কুয়া তোমালোকে এই বিষয়ে কি কুয়া আল্লাহে তোমালোকক যে জীবিকা প্রদান করেছে তারপর তোমালোকে কিছুমানক হালাল আর আন কিছুমানক হারাম করে লইছা কুয়া আল্লাহে তোমালোকক ইয়ার অনুমতি দিছে নাকি নে তোমালোকে আল্লাহ সম্পর্কে মিছা রচনা করা
وما ظن الذين يفترون على الله الكذب يوم القيامة إن الله لذو فضل على الناس ولكن أكثرهم لا يشكرون
আর যেহকে আল্লাহ সম্পর্কে মিছারটনা করে কিয়ামত দিবস সম্পর্কে সিহঁতৰ ধাৰণা কি নিশ্চয় আল্লাহ মানুহৰ প্ৰতি অনুগ্ৰহ প্ৰয়ান কিন্তু সিহঁতৰ অধিকাংশই কৃতজ্ঞতা প্ৰকাশ নকৰে
وما تكون في شأن وما تتلو منه من قرآن ولا تعملون من عمل إلا كنا عليكم شهودا إذ تفيضون فيه وما يعزب عن ربك من مثقال ذرة في الأرض ولا في السماء ولا أصغر من ذلك ولا أكبر إلا في كتاب مبين
আৰু তুমি যি অৱস্থাতে নাথাকা কিয় আৰু তুমি সেই সম্পৰ্কে কোৰআনৰ পৰা যিটোৱে তিলাৱত কৰা আৰু তোমালোকে যি আমলেই নকৰা কিয় আমি তোমালোকৰ সাক্ষী থাকোঁ যেতিয়া তোমালোকে তাত পবিত্ৰ হোৱা আকাশসমূহ আৰু পৃথিৱীৰ অনুপৰিমাণ বস্তু তোমাৰ প্ৰতিপালকৰ দৃষ্টিৰ অগোচৰ নহয় আৰু তাতকৈ ক্ষুদ্ৰ বা বৃহৎ একোৱেই নাই যিটোৰ বিষয়ে সুস্পষ্ট কিতাপত তথা লাওহে মাহফুজত লিপিবদ্ধ নাই
اللَّهِ لَا خَوْفٌ عَلَيْهِمْ وَلَا هُمْ يَحْزَنُونَ
জানেতুয়া আল্লাহৰ বন্ধুসকলৰ কোনো ভয় নাই আৰু তেওঁলোক চিন্তিত নহব
الَّذِينَ آمَنُوا وَكَانُوا يَتَّقُونَ
যিসকলে ঈমান আনিছিল আৰু তাকৱা অৱলম্বন কৰিছিল
لَهُمُ الْبُشْرَى فِي الْحَيَاةِ الدُّنْيَا وَفِي الْآخِرَةِ لا تبديل لكلمات الله ذلك هو الفوز العظيم
তেওঁলোকৰ বাবে আছে সুসংবাদ পাৰ্থিৱ জীৱনত আৰু আখিৰাততো আল্লাহৰ বাণীৰ কোনো পৰিৱৰ্তন নাই এইটোৱে হৈছে মহা সফলতা
ولا يحزنك قولهم ان العزه لله جميعا هو السميع العليم
আৰু সিহঁতৰ কথাই যাতে তোমাক চিন্তিত নকৰে নিশ্চয় সকলো ধৰণৰ মান মৰ্যাদা কেৱল আল্লাহৰ বাবে তেওঁ সৰ্বশ্ৰোতা সৰ্বজ্ঞ
আলা ইন্না লিল্লাহি মান ফিস সামাওয়াতি ওয়া মান ফিল আরদ وما يتبع الذين يدعون من دون الله شركاء إن يتبعون إلا الظن وإن هم إلا يخرصون
জানেতো নিশ্চয় যিসকল আকাশত আছে আৰু যিসকল পৃথিৱীত আছে সিহঁত আল্লাহৰেই আৰু যিসকলে আল্লাহৰ বাহিৰে আনক শৰীক ৰূপে আহ্বান কৰে সিহঁতে কিহৰ অনুসৰণ কৰে সিহঁতে কেৱল মাত্ৰ ধাৰণাৰহে অনুসৰণ কৰে লগতে সিহঁতে কেৱল মিছা কথাহে
কয়েৱেই
সেই সত্তা যিজনে তোমালোকৰ বাবে সৃষ্টি কৰিছে ৰাতি যাতে তোমালোকে বিশ্ৰাম কৰিব পাৰা আৰু দেখিবলৈ সৃষ্টি কৰিছে দিন যি সম্প্ৰদায়ে কথা শুনে নিশ্চয় সিহঁতৰ বাবে ইয়াত আছে বহুতো নিদৰ্শন
قالوا اتخذ الله ولدا سبحانه هو الغني له ما في السماوات وما في الأرض إن عندكم من سلطان بهذا أتقولون على الله ما لا تعلمون
কিয়তে কয় আল্লাহে সন্তান গ্রহণ করেছে তেও মহান পবিত্র তেও অভাব মুক্ত আকাশসমূহত যি আছে আর পৃথিবীত যি আছে সেই সকলো তেওরেই এই বিষয়ে তোমালোকৰ ওচৰত কোনো প্ৰমাণও নাই তোমালোকে আল্লাহ সম্পর্কে এনে কথা কোৱা নেকি যিটো তোমালোকে নিজেই নাজানা
قل إن الذين يفترون على الله الكذب لا يفلحون
كوا جيه قرأ الله هم بركة مصر وطنا قرأ كيوت كتيا وخفل هبون واريبا
متاع في الدنيا ثم إلينا مرجعهم ثم نذيقهم العذاب الشديد بما كانوا يكفرون
পৃথিবীতে সিহঁতৰ বাবে আছে অলপ ভোগ সামগ্ৰী তাৰপিছত আমাৰ ওচৰতে সিহঁতে প্ৰত্যাৱৰ্তন কৰিব লাগিব তেতিয়া আমি সিহঁতক কঠোৰ শাস্তিৰ সোৱাদ ভোগ কৰাম কাৰণ সিহঁতে কুফুৰি কৰিছিল
واتل عليهم نبأ نوح إذ قال لقومه يا قوم إن كان كبر عليكم مقامي وتذكيري بآيات الله فعلى الله توكلت فأجمعوا أمركم وشركاءكم ثم لا يكن أمركم عليكم غمة ثم قضوا إلي ولا تنظرون
আৰু তুমি সিহঁতক নুহৰ সংবাদ পাঠ কৰি শুনোৱা যেতিয়া তেওঁ নিজ সম্প্ৰদায়ক কৈছিল হে মোৰ সম্প্ৰদায় মোৰ অৱস্থিতি আৰু আল্লাহৰ আয়াতসমূহৰ দ্বাৰা মোৰ উপদেশ প্ৰদান কৰাটো যদি তোমালোকৰ ওচৰত অসহ্য হয় তেন্তে মইতো কেৱল আল্লাহৰ ওপৰতে ভৰসা কৰোঁ এতেকে তোমালোকে নিজৰ কৰ্তব্য স্থিৰ কৰি লোৱা আৰু তোমালোকে যিসকলক অংশী কৰিছা সিহঁতকো মাতা পিছত যাতে কৰ্তব্য বিষয়ত তোমালোকৰ কোনো অস্পষ্টতা নাথাকে তাৰপিছত মোৰ বিষয়ে তোমালোকৰ যি কৰিবলগীয়া আছে সেয়া কৰা আৰু মোক অকণো অৱকাশ নিদিবা
فَإِن تَوَلَّيْتُمْ فَمَا سَأَلْتُكُمْ مِنْ أَجْرٍ إِنْ أَجْرِيَ إِلَّا عَلَى اللَّهِ وَأُمِرْتُ أَنْ أَكُونَ مِنَ الْمُسْلِمِينَ
তথাপিও যদি তোমালোকে মোৰ পৰা ফালৰি কাটি যোৱা তেন্তে মইতো তোমালোকৰ ওচৰত কোনো পাৰিশ্ৰমিক বিচৰা নাই মোৰ পাৰিশ্ৰমিক আছে কেৱল আল্লাহৰ ওচৰত আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত হ'বলৈ আদেশ প্ৰাপ্ত হৈছোঁ
فكذبوه فنجيناه ومن معه في الفلك وجعلناهم خلائف وأغرقنا الذين كذبوا بآياتنا فانظر كيف كان عاقبة المنذرين
তথাপিও সিহঁতে তেওঁক মিছা বুলি অস্বীকাৰ কৰিছিল ফলত আমি তেওঁক আৰু তেওঁৰ সৈতে যিসকলে নাৱত আৰোহণ কৰিছিল তেওঁলোকক উদ্ধাৰ কৰিছিল আৰু তেওঁলোকক প্ৰতিনিধি বনাইছিল আনহাতে যিসকলে আমাৰ আয়াতসমূহক অস্বীকাৰ কৰিছিল সিহঁতক ডুবাই মাৰিছিল গতিকে চোৱা যিসকলক সতৰ্ক কৰা হৈছিল সিহঁতৰ কেনেকুৱা পৰিণাম হৈছিল
ثم بعثنا من بعده رسلا إلى قومهم فجاءوهم بالبينات فما كانوا ليؤمنوا بما كذبوا به من قبل كذلك نطبع على قلوب المعتدين
নুহৰ পিছত আমি বহুতো ৰাসূলক তেওঁলোকৰ নিজ নিজ সম্প্ৰদায়ৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ এতেকে তেওঁলোকে সিহঁতৰ ওচৰলৈ স্পষ্ট প্ৰমাণাদিসহ আগমন কৰিছিল কিন্তু সিহঁতে যিটোক আগতেই অস্বীকাৰ কৰিছিল তাত ইমান আনিবলৈ সিহঁতে দুনাই প্ৰস্তুত নাছিল এইদৰে আমি সীমালংঘনকাৰীসকলৰ হৃদয়ত মোহৰ মাৰি দিওঁ
ثم بعثنا من بعدهم موسى وهارون إلى فرعون وملئه بآياتنا فاستكبروا وكانوا قوما مجرمين
তাৰ পিছত আমি মুছা আৰু হাৰুণক আমাৰ নিদৰ্শন হোৱা ফিৰাউন আৰু তাৰ পৰিষদবৰ্গৰ ওচৰলৈ প্ৰেৰণ কৰিছিলোঁ, কিন্তু সিহঁতে অহংকাৰ কৰিছিল কাৰণ সিহঁত আছিল অপৰাধী সম্প্ৰদায়।
فَلَمَّا جَاءَهُمُ الْحَقُّ مِنْ عِنْدِنَا قَالُوا إِنَّ هَذَا لَسِحْرٌ مُبِينٌ
এতেকে যেতিয়া সিহঁতৰ ওচৰলৈ আমাৰ তৰফৰ পৰা সত্য আহিল তেতিয়া সিহঁতে ক'লে এয়া নিশ্চয় স্পষ্ট যাদু।
قال موسى أتقولون للحق لما جاءكم أسحر هذا ولا يفلح الساحرون
موسى قال خطو جهتو تمالو کرو سرولي آهي سه اتيا تمالو کے یاک زادو بولی کوئی آسا ایتو زادو نیکی اتو زادو کر حقلے کتے حفل نہ ہوئے
قالوا أجئتنا لتلفتنا عما وجدنا عليه آباءنا وتكون لكم الكبرياء في الأرض وما نحن لكما بمؤمنين
كيوتي قالي تمي اما خي پتھر پرا بچتو کري ولي آهي سنكي جي پتھر امي اما پچھ پروخ کلو پائسو লগতে পৃথিৱীত তোমালোক দুজনৰ আধিপত্য বিস্তাৰ কৰিবলৈ আহিছে নেকি? তোমালোক দুজনৰ ওপৰত আমি বিশ্বাস নকৰোঁ।
وَقَالَ فِرْعَوْنُ ائْتُونِي بِكُلِّ سَاحِرٍ عَلِيمٍ
আৰু ফিৰাউনে নিজৰ মন্ত্ৰীসভাক সম্বোধন কৰি ক'লে মোৰ ওচৰলৈ সকলো সুদক্ষ যাদুকৰক উপস্থিত কৰা।
فلما جاء السحرة قال لهم موسى ألقوا ما أنتم ملقون
এতিয়া কি যেতিয়া যাদুকৰসকল আহি উপস্থিত হ'ল তেতিয়া মুছাই ক'লে তোমালোকৰ যি নিক্ষেপ কৰিবলগীয়া আছে নিক্ষেপ কৰা।
القوا قال موسى ما جئتم به السحر ان الله سيبطله ان الله لا يصلح عمل المفسدين
فلت যেতিয়া খেতে নিক্ষেপ করিলে তেতে মুসাই কলে তোমালকে জি লৈ আহিছা হে হৈছে জাদু, নিশ্চয় আল্লাহে এইবোৰক এতিয়াই অহাৰ তথা বাতিল কৰি দিব, নিশ্চয় আল্লাহে অশান্তি সৃষ্টিকারীসকলের কর্ম খাটক নকরে।
ওয়ায়ুহিক্কুল্লাহুল হক বিকালিমাতিহি ওয়ালাউ কারিহাল মুজরিমুন
আর আল্লাহে তার বাণীর দ্বারা সত্যক প্রতিষ্ঠিত করিব যদিও অপরাধীসকলে ইয়াক অপছন্দ করে।
آمَنَ لِمُوسَى إِلَّا ذُرِّيَّةٌ مِّن قَوْمِهِ عَلَى خَوْفٍ مِّن فِرْعَوْنَ وَمَلَئِهِمْ أَن يَفْتِنَهُمْ وَإِنَّ فِرْعَوْنَ لَعَالٍ فِي الْأَرْضِ وَإِنَّهُ لَمِنَ الْمُسْرِفِينَ
কিন্তু ফিৰাউন আৰু তাৰ পৰিষদবৰ্গই নিৰ্যাতন কৰিব বুলি আশংকা কৰি মুছাৰ সম্প্ৰদায়ৰ এটা সৰু যুৱক দলৰ বাহিৰে আন কোনেও তেওঁৰ প্ৰতি ইমান পোষণ কৰা নাছিল, কাৰণ ফিৰাউন আছিল দেশৰ শক্তিশালী ব্যক্তি আৰু নিশ্চয় সি আছিল সীমালংঘনকাৰীসকলৰ অন্তৰ্ভুক্ত।
وَقَالَ مُوسَى يَا قَوْمِ إِن كُنتُمْ آمَنتُم بِاللَّهِ فَعَلَيْهِ تَوَكَّلُوا إِن كُنتُم مُسْلِمِينَ
আর মুসাই কলে হে মোর সম্প্রদায়, যদি তোমালোকে আল্লাহর উপর ঈমান আনিছা তেন্তে তোমালোকে কেবল তেওঁর উপরতে ভরসা করা যদিহে তোমালোকে প্রকৃত মুসলিম।
فقالوا على الله توكلنا ربنا لا تجعلنا فتنة للقوم الظالمين
তেতিয়া তেওঁলোকে কলে আমি আল্লাহর উপরতে নির্ভর করিলো, হে আমার প্রতিপালক তুমি আমাক জালিম সম্প্রদায়ের উৎপীড়নের পাত্র নকরিবা।
ونجنا برحمتك من القوم الكافرين
আর তুমি আমাক তোমার অনুগ্রহৰ দ্বাৰা কাফির সম্প্রদায়ের পৰা রক্ষা করা। আমি মূসা আর তোমার ভাতৃর প্রতি ওহি প্রেরণ করিলো যে মিশরত তোমালোকৰ সম্প্ৰদায়ৰ বাবে কিছুমান ঘৰ নিৰ্মাণ কৰা আৰু তোমালোকৰ ঘৰবোৰক কিবলা তথা ইবাদতৰ স্থান কৰি লোৱা আৰু ছালাত কায়েম কৰা লগতে মুমিনসকলক সুসংবাদ দিয়া।
وقال موسى ربنا إنك آتيت فرعون وملأه زينة وأموالا في الحياة الدنيا ربنا ليضلوا عن سبيلك ربنا ليضلوا عن سبيلك ربنا طمس على أموالهم واشدد على قلوبهم فلا يؤمنوا حتى يروا العذاب الأليم
موسى قال هي أمر بطي بلو تمي أي فرعون أرو تار پرخد برغو پارتين جبنات خندر جا أرو دهن خمپت مدن كريسا হে আমাৰ প্ৰতিপালক, সিহঁতে ইয়াৰ দ্বাৰাই মানুহক তোমাৰ পথৰ পৰা বিভ্ৰান্ত কৰে। হে আমাৰ প্ৰতিপালক, সিহঁতৰ এই ধন সম্পদ বিনষ্ট কৰি দিয়া আৰু সিহঁতৰ হৃদয়সমূহ কঠিন কৰি দিয়া, যাতে সিহঁতে যন্ত্ৰণাদায়ক শাস্তি প্ৰত্যক্ষ নকৰালৈকে ইমান পোষণ কৰিব নোৱাৰে।
قال قد أجيبت دعوتكما فاستقيما ولا تتبعان سبيل الذين لا يعلمون
তেওঁ ক'লে তোমালোক দুয়োৰে দোৱা কবুল কৰা হ'ল, এতেকে তোমালোক দৃঢ় হৈ থাকা আৰু তোমালোকে কেতিয়াও নজনাসকলৰ পথ অনুসৰণ নকৰিবা।
وجاوزنا ببني إسرائيل البحر فأتبعهم فرعون وجنوده بغيا وعدوا حتى إذا أدركه الغرق قال آمنت أنه لا إله إلا الذي آمنت به بنو إسرائيل قال آمنت أنه لا إله إلا الذي آمنت به بنو إسرائيل وأنا من المسلمين
আর আমি বনি ইসরায়েলক সাগৰ পাৰ কৰালো। ফিৰাউন আৰু তাৰ সৈন্য বাহিনীয়ে উদ্যত সহকাৰে আৰু বিদ্বেষবশত তেওঁলোকৰ পিছ ল'লে। অৱশেষত যেতিয়া সি ডুবিবলৈ ধৰিলে তেতিয়া ক'লে, মই ইমান আনিলোঁ যে নিশ্চয় তেওঁৰ বাহিৰে আন কোনো সত্য উপাস্য নাই যাৰ প্ৰতি বনি ইছৰাইলে ইমান আনিছে আৰু মই মুছলিমসকলৰ অন্তৰ্ভুক্ত।
আনা ওয়া ক্বাদ আছাইতা ক্বাবলু ওয়া কুনতা মিনাল মুফসিদিন
এতিয়া ইমান আনিছা, অথচ ইতিপূৰ্বে তুমি অমান্য কৰিছিলা আৰু তুমি অশান্তি সৃষ্টিকাৰীসকলৰ অন্তৰ্ভুক্ত আছিলা।
فَالْيَوْمَ نُنَجِّيكَ بِبَدَنِكَ لِتَكُونَ لِمَنْ خَلْفَكَ آيَةً وَإِنَّ كَثِيرًا مِنَ النَّاسِ عَنْ آيَاتِنَا لَغَافِلُونَ
এতেকে আজি আমি তোমাৰ শৰীৰটোক ৰক্ষা কৰিম যাতে তুমি তোমাৰ পৰৱৰ্তীসকলৰ বাবে নিদৰ্শন হৈ থাকা। নিশ্চয় মানুহৰ মাজত বহুতে আমাৰ নিদৰ্শন সম্পৰ্কে উদাসীন।
وَلَقَدْ بَوَّأْنَا بَنِي إِسْرَائِيلَ مُبَوَّأَ صِدْقٍ وَرَزَقْنَاهُمْ مِنَ الطَّيِّبَاتِ فَمَا اخْتَلَفُوا حَتَّى جَاءَهُمُ الْعِلْمُ إِنَّ رَبَّكَ يَقْضِي بَيْنَهُمْ يَوْمَ الْقِيَامَةِ فِيمَا كَانُوا فِيهِ يَخْتَلِفُونَ
আর অবশ্যই আমি বনী ইসরায়েলক উৎকৃষ্ট আবাসভূমিত বাসস্থান প্রদান করেছিলাম আর আমি সিহঁতক উত্তম জীবিকা প্রদান করেছিলাম তথাপিও সিহঁতৰ ওচৰলৈ জ্ঞান অহাৰ পিছত সিহঁতে বিভেদ সৃষ্টি কৰিছিল নিশ্চয় সিহঁতে যি বিষয়ে বিভেদ সৃষ্টি কৰিছিল তোমাৰ প্ৰতিপালকে সিহঁতৰ মাজত কিয়ামতৰ দিনা সেইটোৰ মীমাংসা কৰি দিব
إليك فاسأل الذين يقرؤون الكتاب من قبلك لقد جاءك الحق من ربك فلا تكونن من الممترين
এতে কে হে নবী আমি তোমার প্রতি যে অবতীর্ণ করেছো সেই বিষয়ে যদি তুমি সন্দেহ পোষণ করা তেন্তে তুমি সিহঁতক খুঁটি চোৱা যিসকলে তোমাৰ পূৰ্বে অৱতীৰ্ণ হোৱা গ্ৰন্থ পাঠ কৰে নিশ্চয় তোমাৰ প্ৰতিপালকৰ তৰফৰ পৰা তোমাৰ ওচৰলৈ সত্য আহিছে সেয়ে তুমি কেতিয়াও সন্দেহ পোষণকাৰীসকলৰ অন্তৰ্ভুক্ত নহবা
ولا تكونن من الذين كذبوا بآيات الله فتكون من الخاسرين
লগতে সেইসকল লোকৰ অন্তৰ্ভুক্ত নহবা যিসকলে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে অন্যথা তুমিও ক্ষতিগ্রস্ত সকলৰ অন্তৰ্ভুক্ত হৈ যাবা
ইন্নাল লাযীনা হাক্কাত আলাইহিম কালিমাতু রাব্বিকা লা ইউমিনুন
নিশ্চয় যিসকলৰ বিৰুদ্ধে তোমাৰ প্ৰতিপালকৰ বাণী সাব্যস্ত হৈ গৈছে সিহঁতে ইমান পোষণ নকৰিব
ولو جاءتهم كل آية حتى يروا العذاب الأليم
যদিও সিহঁতৰ ওচৰলৈ সকলো নিদৰ্শন আহি যায় তথাপিও সিহঁতে যন্ত্ৰণাদায়ক শাস্তি নেদেখালৈকে ইমান পোষণ নকৰিব
فلولا كانت قرية آمنت فنفعها إيمانها إلا قوم يونس لما آمنوا كشفنا عنهم عذاب الخزي في الحياة الدنيا ومتعناهم إلى حين
এতেকে সিহঁতৰ কোনো এটা জনপদবাসীয়ে কিয় ইমান পোষণ নকৰিলে যিসকলে ইমানে সিহঁতক উপকাৰ কৰিলেহেঁতেন কিন্তু ইউনুছৰ সম্প্ৰদায়ৰ বাহিৰে তেওঁলোকে যেতিয়া ইমান আনিছিল তেতিয়া আমি তেওঁলোকৰ পৰা পাৰ্থিৱ জীৱনৰ লাঞ্চনামূলক শাস্তি দূৰ কৰিছিলোঁ আৰু সিহঁতক কিছু সময়ৰ বাবে জীৱন উপভোগ কৰিবলৈ দিছিলোঁ
ولو شاء ربك لآمن من في الأرض كلهم جميعا أفأنت تكره الناس حتى يكونوا مؤمنين
আর তোমার প্রতিপালকে ইচ্ছা করিলে পৃথিবীর সকলোৱে ঈমান আনিলেহেঁতেন তথাপিও তুমি মানুহক মুমিন হবলৈ বাধ্য কৰিবা নেকি
وَمَا كَانَ لِنَفْسٍ أَن تُؤْمِنَ إِلَّا بِإِذْنِ اللَّهِ وَيَجْعَلُ الرِّجْسَ عَلَى الَّذِينَ لَا يَعْقِلُونَ
অথচ আল্লাহৰ অনুমতি অবিহনে কাৰো পক্ষে ঈমান পোষণ কৰা সম্ভৱ নহয় আৰু যিসকলে নুবুজে আল্লাহে সিহঁতৰ ওপৰতে কুফুৰীৰ অপবিত্ৰতা স্থাপন কৰি দিয়ে
قل انظروا ماذا في السماوات والأرض وما تغني الآيات والنذر عن قوم لا يؤمنون
كوا আকাশসমূহ আৰু পৃথিৱীত যি আছে সেইবোৰৰ প্ৰতি লক্ষ্য কৰা জানি থোৱা যিসকলে ইমান পোষণ নকৰে নিদৰ্শনাৱলী আৰু ভীতি প্ৰদৰ্শন তেনেকুৱা লোকৰ কোনো কামত নাহে
فهل ينتظرون إلا مثل أيام الذين خلوا من قبلهم قل فانتظروا إني معكم من المنتظرين
تنتا خياتا كبال خياتا پوربه جي غطي سي خي انرام غطانا پرتكا كوريا سنه كي كوا তোমালোকে প্রতীক্ষা করো ময়ো তোমালোকৰ লগত প্রতীক্ষা কৰি আছো
তুম ننجي رسلنا والذين آمنوا كذلك حقا علينا ننجي المؤمنين
তার পিছত আমি আমাৰ ৰাসূল সকলক আৰু যিসকলে ঈমান আনিছে তেওঁলোকক উদ্ধাৰ কৰিছো এইদৰে মুমিন সকলক উদ্ধাৰ কৰাটো হৈছে আমাৰ কৰ্তব্য
قُلْ يَا أَيُّهَا النَّاسُ إِن كُنتُمْ فِي شَكٍّ مِّن دِينِي فَلَا أَعْبُدُ الَّذِينَ تَعْبُدُونَ مِن دُونِ اللَّهِ فَلَا الذين تعبدون من دون الله ولكن أعبد الله الذي يتوفاكم وأمرت أن أكون من المؤمنين
قوة هي مانو جاتي تمالك جدي مور دين حم پر خندا بخن کرا تنت جانت ہوا تمالك الله رو باہر زیحق قلر عبارت کرا موئی خیوہت رو عبارت نکرو برنگ موئی عبارت کرو الله رو যিজনে তোমালোকক মৃত্যুবরণ করে আর মই আদিষ্ট হইছো যে মই যাতে মুমিন সকলৰ অন্তৰ্ভুক্ত হওঁ
ওয়ান আকিম ওয়াজহাকা লিদ্দিন হানিফা ওয়ালা তাকুনান্না মিনাল মুশরিকিন
লগতে তেওঁ এই নিৰ্দেশ দিছে যে তুমি একনিষ্ঠভাৱে নিজকে দিনৰ ওপৰত প্ৰতিষ্ঠিত ৰাখা আৰু কেতিয়াও মুশরিকসকলৰ অন্তৰ্ভুক্ত নহবা
ولا تدع من دون الله ما لا ينفعك ولا يضرك فإن فعلت فإنك إذا من الظالمين
আর তুমি আল্লাহর বাহিরে আন কাকো আহ্বান নকৰিবা যিবোৰে তোমাৰ কোনো উপকাৰ কৰিব নোৱাৰে আৰু অপকাৰ কৰিব নোৱাৰে আৰু যদি তুমি এনেকুৱা কৰা তেন্তে নিশ্চয় তুমি জালিমসকলৰ অন্তৰ্ভুক্ত হবা
وَإِن يَمْسَسْكَ اللَّهُ بِضُرٍّ فَلَا كَاشِفَ لَهُ إِلَّا هُوَ وَإِن يُرِدْكَ بِخَيْرٍ فَلَا رَادَّ لِفَضْلِهِ يُصِيبُ بِهِ مَن يَشَاءُ من عباده وهو الغفور الرحيم
আৰু যদি আল্লাহে তোমাক কোনো ক্ষতিৰ দ্বাৰা স্পৰ্শ কৰায় তেন্তে তেওঁৰ বাহিৰে আন কোনেও সেইটোক দূৰ কৰিব নোৱাৰে আৰু যদি আল্লাহে তোমাৰ কোনো মংগল বিচাৰে তেন্তে তেওঁৰ অনুগ্ৰহক প্ৰতিহত কৰিবলৈও কোনো নাই তেওঁৰ বান্দাসকলৰ মাজৰ পৰা যাক তেওঁ ইচ্ছা কৰে তাৰ ওচৰতে সেইটো পচাই দিয়ে আৰু তেওঁ পৰম ক্ষমাশীল পৰম দয়ালু
قُلْ يَا أَيُّهَا النَّاسُ قَدْ جَاءَكُمُ الْحَقُّ مِنْ رَبِّكُمْ فَمَنْ اِهْتَدَى فَإِنَّمَا يَهْتَدِي لِنَفْسِهِ وَمَنْ ضَلَّ فَإِنَّمَا يَضِلُّ عَلَيْهَا وَمَا أَنَا عَلَيْكُمْ بِوَكِيلٍ
قُوَا هَي مَنَبْ جَتِي نِتْجَوِي تُمَلَكُرْ پُتِبَلَكُرْ تَرَفَرْ پَرَا تُمَلَكُرْ اُسْرَلُوِي خُتْتُ آهِي پَيْسَي گُتِكَ جِيَا خَتْمَا تَعْلَمْ مَنْ كُرِبَا সি নিজৰ মংগলৰ বাবেই সৎপথ ধৰিব আৰু যিয়ে পথভ্ৰষ্ট হ'ব সি নিজৰ ধ্বংসৰ বাবেই পথভ্ৰষ্ট হ'ব আৰু মই তোমালোকৰ ওপৰত কৰ্ম বিধায়ক
নহয়
আৰু তোমাৰ প্ৰতি যি অহি অৱতীৰ্ণ হৈছে তুমি কেৱল তাৰে অনুসৰণ কৰা লগতে আল্লাহে ফয়চলা নকৰালৈকে তুমি ধৈৰ্য ধাৰণ কৰা আৰু তেওঁৱে সৰ্বোত্তম ফয়চলা প্ৰদানকাৰী